Good evening, Itu Agashvani Kohima. Samlaga Khobor Puriyasim Kongnongla. Pohla Headlines. Prime Minister Narendra Modi bra kwese Desh laga cultural gyanti diversity bra Ek Bharat Shrish Bharat laga idea ti takut kuriya se. Nagaland Governor Laganesan ba Hindi do ekta Rusi hisab Amerikak Desh alag alag jaga do ekilokoti bandi kina jorai diya se. Nagaland DGP Robin Sharma ba substance abuse lokodi samna kuribole manokhan bra milai gina jankari bhag kuribole anurodh korise aro Dimapur di 112 fever rush cases khobor kuria di 53 confirmed measles aro 3 ta rubella hoise itia pura khobor Prime Minister Narendra Modi bra aji koise ki desh laga cultural gyan di diversity do dangor sadhu khan bra hikai dia Iki Rusiba Bandigina Jorai di Takiasi John Dobra Ik Bharat Shrish Bharat Laga Soplaka Ichado Takut Kuridiase Ikta video message de Prime Minister Bra Ramalinga Swami John Lokodi Valalar Hisabi Paijanasi Dalaka 200 Janam Anniversary Laga Kishandi Kutakurise Dabra Kusiki Valalardo Desh Laga Subsi Dango Man Kuria Sadhukan Majode Iktasi John Bra 19th Century di Takise National Education Policy laga kotha kori Prime Minister ba koisi policy ba pura educational chehra do bodli kori disi aro innovation research aro unnati di dorkar rakhi ase tar ba koisi ki jua 9 sal samay di sobse beshi universities engineering aro medical colleges kan banai disi aro naujawan khan pra itia nichu local bhasha di puri kena doctors aro engineers hoboli paribo jondo naujawan karone beshi hobi dakhan kholai dise Occasionally, Prime Minister was Soplokoti, Morom, Sat Bahavala Korea, Aro, Niailaka Kobordo por Haiti Vilion or Kori Se. Governor Nagaland, our Chief Rector Nagaland University, La Ganesan Bra Hindido, Ikta Bhasha Hisap Nohoi, Kintu Itobra, Amikan Deish Laga, Alak Lak Jagado, Iki Logot, Ikta Rusibra Bandigina, Rakia Hisapasibili, Dorkar Janai Se. Durin Rakia National Seminar, Nagaland University Day, Aji Nagaland logo jori ke na notice India de Hindi hikai dia laga status de kotha kori tarbra koise bhasha kan to khali communicate koribuli hatiyar ekla nohoy kintu etebra culture tradition history aru identity do jari rakhi ase governor ba koise ki Hindi laga university ba linguistic gaps to bishi bhag jorai de kena alag alag majodi mil milap laga matlab to ani di ase governor ba yad kori disi ki kitia amikhan ba Nagaland de Hindi bhasha to koboli shuru koribo titia Ituba Nagaland laga dhun cultural language kantu potli kori dibole na hoy hoilibi pura India logodi jorai dia hisabi hobole ase program tu NU Kohima campus aru Central Institute of Hindi Agrabra jorkar korise Director General of Nagaland Police Rubin Sharma bra aji koise Nagaland de substance abuse logodi samna koribole civil samaj kan NGOs sarkar agencies aru police ma jodi milai gina kam koribole aru jankari kan bhag koribole dorkar janaise ekta state level seminar do substance abuse in Nagaland and its impact on women de Kohima de kotha kori gina Sharma bra manokan logot drug financing niyam nohoi gina bikri koria noholi khai thakia laga jankari do police logo কই দিবলৈ অনুৰোধ কৰিছে এনেকা হলে বিয়া কাম কৰি এখন খিলাপ মিলিয়া সাজাদো দিবলৈ পাৰিব তাইবা কৈছে কি নিজৰ হাতী কানুন উঠা দবি নিয়ম নহয় ডিজিবি ব্ৰা এডুকেচনেল ইনষ্টিটিউচনছ দি জাননি দিয়া কেম্পেইনছ ৰাখিবলৈ দৰকাৰ জনাইছে এনেকা হলে নাও জৱান খান ব্ৰা সাবষ্টেন্স এবিউছ ব্ৰা নিজৰ জীৱন আৰু সমাজ লগতে দুখীয়াদো জানিবলৈ পাৰিব শৰ্মা বা কৈছে কি ষ্টেটি ৰিহেবিলিটেচন চেণ্টাৰ চাকা কেপাচিটি কমতি আছে আৰু National Women Commission, Nagaland State Commission for Women, aro Social Welfare Department logot issue do samna koribole aro rehab centers kando lab dia khan hisabi banai dibole koise. NCW Joint Secretary A. Asholi Chalibra, Janoni dia campaigns to schools aro colleges di rakibole, community empowerment, treatment globally, rehabilitation facilities, mental support, tokobisa empowerment aro substance abuse lokodi joldi samna koribuli dorkar khandu janai disse. Dimapur di 112 fever rush cases to khobor korise jontoba 53 do confirmed measles aro 3 ta confirmed rubella thakise. Chief Medical Office Dimapur ba itulogo joriya di koise ki bhalwala surveillance aro Ministry of Health or Family Welfare laga 2023 guidelines pra MR elimination karone roadmap dia hisab special immunization response to cases thakya jaga kandi juli jaise CMO pra janai dise special immunization drive ikta do 6th October pra 14th October dak district is sub health units si jari rakhi ase sob bachcha kan age group 9 mohina pra 5 sal dak karone MR vaccine laga ikta dose to dibole lage department pra Colony members, Girja Khan, civil society organizations, allied departments, aro community lokoti onorod kore, immunization drive to kamyab kore dibali modob dibali koise, measles to bishi laga lagi kore bali paria, hawabra anya bimarasi itubra, bachakhan lokoti lagi aro rubella to, bachakhan aro dangor khandi acute laga lagi korea viral bimarita se. আপনি খান আকাশবাণী কোহিমার পৰা দিয়া খবৰ শুনি আছে আপনি খান বা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমাৰ পৰা শুনিবলৈ পাৰিব মিনিষ্টাৰ পি এইচ ডি আৰু কপৰেচন জেকব জেমহমিৰ পৰা এতিয়া নতুন কপৰেচন ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট বিল্ডিং মেহিমা কোহিমাদি বনাই থাকে দি আজি যাই কিনা কপৰেচন ডিপাৰ্টমেণ্ট অফিচিয়েলছ এণ্ড পি ডাব্লিউ ডি ইঞ্জিনিয়াৰ্ছ আৰু কণ্ট্ৰেক্টৰ চামনি দি চাই যাইছে এতিয়া জাৰি থকা কাম যোনটো চাল 2012 শুরু কৰিছে আৰু এতিয়া খতম হবলৈ আছে এইটো তাইবৰা চাই যাইছে মিনিষ্টাৰ লোকতি লাইবিলিটিজ থাকে এলাকা কৈ দিছে যোনটো বিল্ডিং খতম কৰিবলৈ দৰকাৰ আছে জেমমিৰ পৰা ইঞ্জিনিয়াৰ্ছ লোকতি কামটো ভালবৰা চাইকেনক খতম কৰিবলৈ দিবলৈ জনাইছে আৰু এইটো চাল নৱেম্বৰ ভিতৰতে খোলাই দিবলৈ ভাৱনা আছে নাগালেণ্ড চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আই মি অন এন জামিয়াৰ পৰা আজি কৈছে কি ৰাইট টু ইনফৰমেশ্যন এক্ট RTI bra, khula aru safa porhai dia, zimidar loboli tayar thakya aru public authorities di corruption hatai dia di bishi darukar ase. Gifre di RTI hopta celebration somedi jamira kwese ke human rights framework di zimidar uthaboli tayar thakya do subsidor kar ase aru zimidar thakya, jabab di boli thakya aru kam lagai di boli paria khan milagina thakya ase. তাৰপৰা কৈছে কি নিজৰ কাম ঠিক প্ৰা নাজানিয়া কাৰণে আৰ টি আই এক্ট নিজেৰে নিজৰ হাক জ্বলাবলৈ মানুহখন বা বেছিভাগ দিগদাৰি পায় জামিৰ পৰা কৈছে কি কিফ্ৰে ডিষ্ট্ৰিক্টি আৰ টি আই সপ্তাহ 2023 মানি বুলি চুনিয়াদো নাগালেণ্ডে খালী ইকলা এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে এইটো লগা ষ্টেটাছ থাকি অনুমতি আছে কমিশ্যনাৰ পৰা কৈছে কি কিফ্ৰে দি ছচিঅ ইকনমিক উন্নতিদি দুখখন পাই আছে আৰু ষ্টেটে বেশি দূৰ থাকে ডিষ্ট্ৰিক্ট হোৱাৰ কাৰণে ড্ৰাইভ ৰাখিয়া পৰা নিজৰ হক আৰু ৱেলফেয়াৰ স্কিমছ লগত জড়িত ইনটাইটলমেণ্টছ দি জাননী দিবলৈ ভাৱনা আছে তাৰপৰা হেডছ অফ অফিচেছ লগতে অনুৰোধ কৰি কিনা মানুহখন লগতে নিজৰ কাম কৰি কিনা কামাবলী শিকাই দিবলৈ আৰু সমাজ লগা উন্নতি দি ভাল পৰা ভাগ লবলৈ দিবলৈ কৈছে ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰ নোচাজল চাৰ্লছ পৰা আৰ টি আই ডি এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো দিছে একটা ইন্টার ডিপার্টমেন্টাল মিটিং ডো ইন্টেনসিফাইড মিশন ইন্দ্রধনুষ আই এম আই এম আর এলিমিনেশন ড্রাইভ আর রুটিন ইমিউনাইজেশন তো জাখামা কহিমাদি আজি রাখিছে জাখামা এস ডি ও নকপাই কন্যাকরা চাইল্ড ইমিউনাইজেশন লাগা দরকার জানাইছে আর সব ডিপার্টমেন্ট লগতে অনুরোধ করে ভ্যাকসিনেশন লাগা খবর সব কমিউনিটি লগতে শিকাই দিকে না জাননি দিবলে কয়েছে কেলিমানি ইটুবরা বেশি দরকার কামটো করে দিয়েছে CHC Vistima Senior Medical Officer Dr. T. Adi Bilhobra, Vaccination aru itia immunization jari thakya laka dorkardi overview ikta tu dise. Norwegian author Hon Fosse Lokoti 2023 Nobel Prize to Literature di tai laka innovative plays aru prose karoni dise John Dubra, Awas Dabai Rakhya Lokoti Gobali Diasibile, Swedish Academy ba kwese. ইটোপৰা কৈছে কি ফচিডো আজি দুনিয়াতে চপৰা বেছি পাৰফৰ্মড প্লে ৰাইট মাজুলী এটা আছে আৰু তাইৰ লগা প্ৰজ কাৰণে পাইজান কুৰিয়াটো উঠি যাই আছে ফচি লগা কাম দি চবচে ডাঙৰ থিমটো ইনচান লগা অৱস্থা থাকি আছে আৰু চব কমাৰ্চিয়েল ভেহিকল অনাৰ এছচিয়েচন লগা মুকুকচং থুৱেনচাং জেনহাপুটো আৰু লংলিং ডিষ্ট্ৰিক্টছ পৰা চব কমাৰ্চিয়েল গাড়ী খানৰ কবলি নপৰীয়া সময়তাক চকা বান্ধো অক্টোবৰ 9 তাৰিখ পূজো পাঁচ পাঁচিৰ পৰা লৈ কিনে ৰাখিবলৈ মাতিছে এছচিয়েচন পৰা কৈছে কি 2023 NLA ইলেকশ্যন সময়তে কমাৰ্চিয়েল ভাড়া দিবলৈ কাৰণে এছচিয়েচন পৰা ভাঙি কিনে এইটো পৰা চাটিন আল্টিমেটাম দিয়াৰ পাছতে চৰকাৰ পৰা একো জবাব দিয়া নাই এছচিয়েচন পৰা কৈছে কি বান মাতিয়াদে কোনোবাৰ পৰা নামানিলে তাইখানৰ সজা দিবলৈ আছে খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পৰা কৈছে দেশ লগা কালচাৰেল জ্ঞান দি ডাইভাৰ্চিটিৰ পৰা ইক বাহারত শ্রীশ বাহারত লাগা আইডিয়া দি টাকত করে দিয়ে আছে। নাগাল্যান্ড গভর্নর লা গণেশ চাংবা হিন্দি দো একটা রসি হিসাবে আমি খান দেশ আলাগ আলাগ জায়গা দো ইকি লগতে বান্ধি কিনা জড়াই দিয়ে আছে। নাগাল্যান্ড ডিজিপি রবীন শর্মা বা সাবস্টেন্স অ্যাবিউজ লগতে সামনা করে বলে মানুষ খান বা মিলাই কিনা জানকারী ভাগ করে বলে অনুরোধ করেছে। আর ডিমাপুরে 112 ফেভার রাশ কেসেস কভার করে আদি 53 কনফার্মড মিজলস আর 3 রুবেলা হয়েছে। আর আজি রাতে লাগা নাগামিজ খবর ইমান শেষ করে আসি। আপনি খান সব কারণে ভাল রাতে হবি।